এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ ছিকিউৰিং এ ফিউচাৰ ৰেডি ৱৰ্কফৰ্চ ফৰ দ্য নেক্সট ইণ্ডাষ্ট্ৰিয়েল এৰা শীৰ্ষক অধিৱেশনত অংশগ্ৰহণ কৰে। অধিৱেশনত ভৱিষ্যমুখী কৰ্মশক্তি গঢ়াৰ ক্ষেত্ৰত অসমৰ দৃষ্টিভংগী আৰু উদ্যোগসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দ্ৰুত কিন্তু ন্যায়সংগত আৰু সৰ্বসাধাৰণৰ বাবেও সুলভ হ'ব লাগিব। তেওঁ কয় যে 22 বছৰ 7 মাহৰ গড় বয়সৰ সৈতে অসমৰ শক্তিশালী যুৱ জনসংখ্যাই পৰ্যাপ্ত বিকাশৰ জৰিয়তে অনাগত সময়ত দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসমে দক্ষতা বিকাশ বিশ্ববিদ্যালয় আৰু দক্ষতা বিকাশ অভিযানৰ জৰিয়তে উদ্যোগভিত্তিক পাঠ্যক্ৰমৰ মাধ্যমেৰে দক্ষতাৰ গোলকীয় চাহিদা পূৰণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত কৰ্মশক্তিৰ প্ৰস্তুতি সংযোজনেৰে প্ৰযুক্তি আৰু নিয়োগৰ মাজত সু সমন্বয় স্থাপন কৰা হৈছে। তেওঁ লগতে আধুনিক উদ্যোগৰ চাহিদা অনুসৰি দক্ষতাৰ বিকাশৰ আৱশ্যকতাৰ বিষয়ে দৃঢ়তাৰে উল্লেখ কৰে। বৈঠকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অকোমাহোমা প্ৰদেশৰ গৱৰ্ণৰ কেভিন ষ্ট্ৰীট, ফ্ৰান্স চৰকাৰৰ ইউৰোপৰ বাবে থকা প্ৰতিনিধি বেঞ্জামিন হাদাদ, বিশ্ব অৰ্থনৈতিক মঞ্চৰ পৰিচালন সঞ্চালক কিভা অলগুট, আমেৰিকাৰ মিচিগান প্ৰদেশৰ গৱৰ্ণৰ গ্ৰেটছন হুইটমাৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি ফলপ্ৰসূ আলোচনাত মিলিত হয়। ডঃ শৰ্মাই অসমৰ ছেমি কণ্ডাক্টৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ মুখ্য অংশীদাৰসকলৰ সৈতে একেলগ হৈ ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশ সুদৃঢ় কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ। অসমৰ উন্নয়নৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বিষয়টো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে।
We do not see Assam in isolation of Northeast because when something happened in Assam, we are so interconnected that you cannot say that this is for Assam and this is not for Northeast. Like when Tata sets up semiconductor industry, it may be geographically in Assam, but it has to be for all Northeastern state. So Guwahati, being the gateway of Northeastern state, the entire talent pool of the region, they comes to Guwahati. Assam provides that opportunity because we have lot of land in the plain area. So Assam provides that ecosystem or opportunity to the youth of entire Northeast.
কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনাত আহত আৰু এজন লোকৰ আজি মৃত্যু হোৱাৰ ফলত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 2লৈ বৃদ্ধি পাইছে। আজি চিকিৎসাধীন অৱস্থাত সুনীল মুৰ্মু নামৰ লোকজনৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 19 জন লোকক আটক কৰিছে। ঘটনাটো সন্দৰ্ভত সোধা পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে কোকৰাঝাৰৰ কাৰিগাঁৱত ভাৰতীয় ন্যায় সংহিতাৰ 143 নম্বৰ ধাৰা জাৰি কৰা হৈছে। সেই অনুসৰি অঞ্চলটোত 4জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বা শোভাযাত্ৰা অৱৰোধ আদি কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। অঞ্চলটোত অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সেনাবাহিনীয়ে ফ্লেগ মাৰ্চ কৰি আছে। কোকৰাঝাৰ আৰু চুবুৰীয়া চিৰাং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পি জি আৰ ভূমিত উচ্ছেদ চলোৱাৰ নিৰ্দেশ দিছে। পৰিষদৰ ভূমি ৰাজহ বিভাগৰ সচিবৰ তৰফৰ পৰা কালি জাৰি কৰা এটা নিৰ্দেশত পৰৱৰ্তী 15 দিনৰ ভিতৰত পি জি আৰ ভূমি খালী কৰিবলৈ কোৱা হৈছে। খেৰনি পি জি আৰ ভূমিত থকা 265টা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰববীক উক্ত স্থানৰ পৰা অন্য স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাৰ টিয়কত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱায়। নিহত লোকজন দিহিঙীয়া গাঁৱৰ অতুল শইকীয়া বুলি চিনাক্ত কৰা হৈছে। টিয়ক বলমা তিনিআলিত এখন ডাম্পাৰে মহতিয়াই নিয়াৰ বাবে এই অঘটনটো ঘটে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি চালকসকলক সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে বজালী জিলা আয়ুক্তই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে এটা নিৰ্দেশনাৰ জৰিয়তে চালকসকলক যান বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে। নিৰ্দেশনাৰ জৰিয়তে দুচকীয়া বাহনেৰে কাৰ্যালয়লৈ অহা সকলো কৰ্মচাৰীৰ বাবে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।